وَسَكَنْتُمْ فِي مَسَاكِنِ الَّذِينَ ظَلَمُوا أَنفُسَهُمْ وَتَبَيَّنَ لَكُمْ كَيْفَ فَعَلْنَا بِهِمْ وَضَرَبْنَا لَكُمُ الْأَمْثَالِ
আৰু তোমালোকে বাস কৰিছিল সিহঁতৰ ভূমিত যিসকলে নিজৰ প্ৰতি অন্যায় কৰিছিল আৰু সিহঁতৰ লগত আমি কি আচৰণ কৰিছিলোঁ সেয়াও তোমালোকৰ ওচৰত স্পষ্ট আছিল। লগতে আমি তোমালোকৰ বাবে বহুতো দৃষ্টান্ত উপস্থাপন কৰিছিলোঁ।